ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো পৰম পিতা পৰমেশ্বৰৰ কৃপাত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো ঈশ্বৰৰ বাক্য বাইবেল অধ্যয়নৰ বাবে। আশা কৰো আপুনি আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে আমি জানিবলৈ পালে ভাল পাম। অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ এই অনুষ্ঠান সম্বন্ধে যদি কিবা দিহা পৰামৰ্শ দিবলগীয়া থাকে তেনেহলেও আমালৈ লিখিব পাৰে। এই অনুষ্ঠানৰ যোগেদি প্ৰচাৰ কৰা বাইবেল সম্বন্ধীয় কোনো কথা যদি আপুনি বুজি পাবলৈ অলপ অসুবিধা পায় তেনেহলেও আমালৈ চিঠি লিখিব পাৰে। যীশুখ্ৰীষ্টৰ বিষয়ে অধিককৈ জানিবলৈ ইচ্ছা কৰিলেও আমালৈ লিখিব পাৰে। আমি আমাৰ সাধ্যানুসাৰে আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যোৱা অনুষ্ঠানত আমি ইজৰাৰ পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো, বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইজৰা পুস্তক। এই পুস্তকৰ প্ৰথম অধ্যায়ৰ আমি আলোচনা কৰি অনুষ্ঠানৰ সামৰণি মাৰিছিলো। প্ৰথম অধ্যায়ত আমি দেখিলো যে পাৰস্যৰ ৰজা কুৰছে তেওঁৰ ৰাজ্যত বন্দী হৈ থকা ইছৰাইল জাতিক জিৰচালেমলৈ উভতি যাবলৈ মুকলি কৰি দিছিল আৰু লোকসমূহক উভতি গৈ জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ কৈছিল। জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ তেওঁ স্বৰ্গৰ ঈশ্বৰ জিহুৱাৰ পৰা আজ্ঞা পাইছিল। ইজৰাইল জাতিৰ যিসকল লোক জিৰচালেমলৈ উভতি নগৈ বাবিল দেশতে থাকি যাব খুজিছিল তেওঁলোকেও মন্দিৰ নিৰ্মাণৰ কাৰণে সোণ ৰূপ আদি দি সহায় কৰিব লাগে বুলি কুৰছ ৰজাই আজ্ঞা দিছিল আৰু লোকসমূহেও সেই আজ্ঞা মানি দান বৰঙণি আগবঢ়াইছিল। ইছৰাইল দেশ ধবংস কৰি জিৰচালেমৰ মন্দিৰৰ পৰা লুট কৰি লৈ অহা সোণ ৰূপৰ বাচন বৰ্তন আদি ৰজা নেবুখদনেজৰৰ পৰা গৈ গৈ কুৰছ ৰজাৰ হাতত পৰিছিলগৈ আৰু সেই সকলোবোৰ বাচন বৰ্তন কুৰছ ৰজাই পুনৰ উভতাই দিছিল। এই সকলোখিনি কথা নিশ্চয় আপোনাৰ মনত আছে। আজিৰ পাঠত আমি তাৰ পিছত ঘটা ঘটনা সম্বন্ধে আলোচনা কৰিম, কিন্তু তাৰ আগতে আহক প্ৰিয় শ্ৰোতা, আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা আমাৰ অতি মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ গৌৰৱ মহিমা আৰু প্ৰশংসা হওক। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী আৰু সৰ্বশক্তিমান ঈশ্বৰ। তোমাক অশেষ ধন্যবাদ, কাৰণ তুমি আমাৰ দৰে দুৰ্বল আৰু নগণ্য মানৱক প্ৰেম কৰা আৰু তাৰেই চিনস্বৰূপে তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকেই জগতলৈ পঠিয়ালা। তেওঁত বিশ্বাস স্থাপন কৰি আজি আমি বিনামূল্যে পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো। তাৰ বাবে তোমাক শত শতবাৰ ধন্যবাদ প্ৰভু। এতিয়া আমি তোমাৰ মহান বাক্য অধ্যয়ন কৰিবলৈ আগবাঢ়োতে প্ৰাৰ্থনা কৰিছো, তুমি আমাৰ মাজলৈ আহা আৰু সেই বাক্য বুজাত আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন ব্যক্তিক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা আৰু তেওঁলোকৰ আগত নিজকে প্ৰকাশ কৰা। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন। কুৰছ ৰজাৰ আজ্ঞা মানি ইছৰাইল জাতিৰ অনেক লোক জিৰচালেমলৈ উভতি যাবলৈ ওলাল। ইজৰাৰ পুস্তকৰ দ্বিতীয় অধ্যায়ত আমি এই লোকসকলৰ এখন তালিকা পাওঁ। জৰুব্বাবিলৰ নেতৃত্বত এই লোকসকল জিৰচালেমলৈ উভতি আহিল। দ্বিতীয় অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ পঢ়িছো। যিবিলাকক বন্দী কৰি নিয়া হৈছিল, যিবিলাকক বাবিলৰ ৰজা নবুখদনেচৰে বাবিললৈ লৈ গৈছিল, তেওঁবিলাকৰ মাজত প্ৰদেশৰ এই লোকবিলাক বন্দী অৱস্থাৰ পৰা মুকলি হৈ জিৰচালেম আৰু যিহুদালৈ নিজ নিজ নগৰলৈ উলটি আহিল। তেওঁবিলাক জৰুব্বাবিল, জেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দকহয়, বিলছন, মিছপৰ, বিগবয়, ৰহুম আৰু বানা এইবিলাকৰ লগত আহিল। ইয়াৰ পিছৰ পদবোৰ পঢ়ি গ'লে আমি সেই উভতি যোৱা মানুহবোৰৰ বহল বৰ্ণনা পাওঁ। নামৰ তালিকাখন পঢ়িবলৈ চেষ্টা কৰিলে শব্দবোৰ উচ্চাৰণ কৰিবলৈ আমাৰ বেছ টান লাগে। বন্দী হৈ বাবিললৈ যোৱাৰ আগতেও ইছৰাইলৰ লোকসমূহৰ নামবোৰ উচ্চাৰণ কৰিবলৈ টান আছিল, কিন্তু বাবিললৈ বন্দী হৈ যোৱাৰ পাছত আৰু টান হ'ল, কাৰণ বহুতো পাৰ্চী আৰু বাবিলদেশীয় শব্দও তাত সোমাই পৰিল। প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু আপুনি চিন্তা কৰি চাইছেনে ঈশ্বৰে মানুহৰ নামবোৰৰ ইমান বিস্তৃত তালিকা বাইবেলত কিয় দিলে বুলি? এই নামৰ তালিকা বা বংশৰ তালিকা আমি বাইবেলৰ বহু ঠাইত পাওঁ। বহু সময়ত এই দীঘল দীঘল তালিকা বা বংশাৱলী আদিয়ে বহুতক আমনিও দিব পাৰে, কিন্তু কোনো উদ্দেশ্য নথকাকৈ একো কথাই বাইবেলত ৰখা হোৱা নাই। সকলোবোৰ কথাকে ঈশ্বৰে বিশেষ উদ্দেশ্যেৰেহে বাইবেলত সন্নিৱিষ্ট কৰিছে। সেই সকলোবোৰৰ পৰাই আমাৰ শিকিবলগীয়া কথা আছে। ঈশ্বৰৰ বাক্যক আমি কিমান শ্ৰদ্ধা কৰোঁ আৰু গুৰুত্ব দিওঁ সেই কথা প্ৰমাণ হয় যেতিয়া আমি এনেকুৱা নামৰ তালিকা, বংশাৱলী আদি পঢ়িবলগীয়া হয়। প্ৰিয় শ্ৰোতা, বাইবেলৰ প্ৰতিটো বাক্য, প্ৰতিটো দফা শ্ৰদ্ধাপূৰ্ণভাৱে আৰু গুৰুত্ব সহকাৰে যদি আমি ল'বলৈ শিকো, আমি অনেক আশীৰ্বাদ পাওঁ। এই নামৰ তালিকা আদিয়ে বাইবেলক অধিক বিশ্বাসযোগ্যতা প্ৰদান কৰিছে। বাইবেলৰ কথাবোৰ যে মনে সজা গল্প নহয় তাৰ এইবোৰো প্ৰমাণ। এইখিনিতে আমি আন এটা কথা মন কৰিব পাৰোঁ। ইয়াত উল্লেখ কৰা সেই মানুহবোৰ কোনো ডাঙৰ মানুহ নাছিল জাগতিক দৃষ্টিত, কাৰণ তেওঁলোক আছিল বন্দী। নিজৰ দেশৰ পৰা বেলেগ দেশলৈ তেওঁলোকক বন্দী কৰি নিয়া হৈছিল। কিন্তু সেই বন্দী অৱস্থাৰ লোকৰ নাম স্বৰ্গৰ ঈশ্বৰ যীহোৱাৰ চিৰস্থায়ী বাক্য বাইবেল শাস্ত্ৰত সোমাই পৰিল। কিয় জানেনে বাৰু? কিয়নো তেওঁলোক ঈশ্বৰৰ আঁচনিৰ অধীনত আছিল আৰু ঈশ্বৰৰ আঁচনি ৰূপায়ণৰ কাৰণে নিজকে সমৰ্পিত কৰিছিল। সেয়েহে আজি কেইবা হাজাৰ বছৰ পাছতো আমি তেওঁলোকৰ নাম উল্লেখ কৰিছো। কিন্তু প্ৰিয় শ্ৰোতা, মানৱ জাতিৰ কাৰণে ঈশ্বৰৰ আঁচনি কি জানেনে? সেই আঁচনি হৈছে প্ৰভু যীশুৰ যোগেৰে মানৱ জাতিক উদ্ধাৰ কৰা, সকলো জাতিৰ লোকেই যাতে যীশুখ্ৰীষ্টক গ্ৰহণ কৰি ছয়তানৰ বান্ধোনৰ পৰা মুক্ত হৈ নতুন জিৰচালেমলৈ যাব পাৰে। এয়ে পৰম পিতা পৰমেশ্বৰৰ বিশেষ আঁচনি। যিসকল লোকে সেই আঁচনিৰ প্ৰতি সঁহাৰি দি যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰে, সেই সকলো লোকৰেই নাম আন এখন পুস্তকত লিখা হয়। সেইখন হৈছে স্বৰ্গত থকা পুস্তক, যাক বাইবেলত জীৱন পুস্তক বুলি কোৱা হৈছে। আপোনাৰ নাম সেই জীৱন পুস্তকত লিখা হৈছেনে প্ৰিয় শ্ৰোতা? এইখিনিতে এটা কথা বিশেষভাৱে মন কৰা ভাল হ'ব। দুই নম্বৰ পদত আমি নহিমিয়া নামৰ ব্যক্তি এজনৰ উল্লেখ পাইছো। এইজন কিন্তু বাইবেলৰ নহিমিয়া পুস্তক লিখা সেই নহিমিয়াজন নহয়। পুস্তক লিখা নহিমিয়াজন প্ৰথম দলটোৰ লগত জিৰচালেমলৈ উভতি যোৱা নাছিল, পিছত গৈছিল। লগতে মৰ্দখয় নামৰ আন এজন মানুহৰ নামো পাওঁ। তেওঁ কিন্তু ইষ্টেৰ পুস্তকত উল্লেখ থকা সেই মৰ্দখয়জন নহয়। আমি নামৰ তালিকাখন এফালৰ পৰা পঢ়ি গ'লে কিছুমান বিশেষভাৱে মন কৰিবলগীয়া মানুহৰ নাম পাওঁ। উদাহৰণস্বৰূপে ধৰক অনাথুতৰ মানুহ, 23 পদত চাওক, অনাথুতৰ মানুহ 128 জন। এই সৰু ঠাইখনৰ এটা বিশেষ গুৰুত্ব আছে। এই ঠাইতেই জিৰিমিয়া ভাৱবাদীয়ে এখন পথাৰ কিনিছিল। এই অনাথুত আছিল যিহুদা দেশৰ এখন সৰু ঠাই। জিৰিমিয়া ভাৱবাদীয়ে যি সময়ত শস্যক্ষেত্ৰখন কিনিছিল, সেই সময়ত তেওঁ এই কথা জানিব পাৰিছিল যে অতি সোনকালেই ইছৰাইল জাতিক বন্দী কৰি বাবিল দেশলৈ লৈ যোৱা হ'ব। সেই কথা জানিও জিৰিমিয়াই অনাথুতত মাটি কিনিছিল। কোনো ঠাই শত্ৰুৱে দখল কৰিবহে বুলি জানিও আমি বাৰু মাটি কিনিবলৈ সাজু হ'মনে? যি সময়ত জিৰিমিয়াই এই মাটি কিনিছিল, সেই সময়ত ইছৰাইলৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ যেন আছিল। কিন্তু ঈশ্বৰে জিৰিমিয়াৰ হতুৱাই সেই মাটি কিনালে আৰু তাৰ দ্বাৰাই ঈশ্বৰে এইটো জনাই দিলে যে তেওঁ বন্দী হৈ যোৱা ইছৰাইল জাতিক আকৌ ঘূৰাই লৈ আহিব। জিৰিমিয়াৰ এই মাটি কিনা কামটো ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস ৰাখি কৰা কাম। ঈশ্বৰে ইছৰাইল জাতিক আকৌ উভতাই আনিব বুলি কৈছিল আৰু আনিলেও অনাথুতৰ মানুহ পুনৰ অনাথুতলৈ উভতি আহিল। অনাথুতৰ মানুহবোৰে সেই ঠাইলৈ ঘূৰি আহি সেই ঠাইৰ ওপৰত তেওঁলোকৰ ন্যায়সংগত অধিকাৰ সাব্যস্ত কৰিব পাৰিলে, কাৰণ জিৰিমিয়াই সেই মাটি কিনি তেওঁলোকক দিছিল। তেওঁলোকৰ সেই প্ৰাপ্য ঠাইলৈ তেওঁলোক উভতি যাব ধৰা আমি ইয়াত দেখিবলৈ পাইছো। জিৰিমিয়াই সেই শস্যক্ষেত্ৰ কিনা আৰু তাৰ লগত জড়িত অন্যান্য কথাবোৰৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ জিৰিমিয়া পুস্তকৰ 32 নম্বৰ অধ্যায়ত। এই শাস্ত্ৰাংশৰ মাজেৰে আমি বহুতো মূল্যৱান আত্মিক শিক্ষা লাভ কৰিব পাৰোঁ। এনেকুৱা বিশেষ আঁচনিৰ আমি অংশীদাৰ হ'ব পাৰোঁ। কিছুমানে ঈশ্বৰৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছে, কিছুমানে ঈশ্বৰৰ বাক্য বিলাইছে, কিছুমানে প্ৰচাৰ কাৰ্য কৰিছে আৰু কিছুমানে যাবলৈ ওলোৱা লোকসকলক সহায় সহযোগ আগবঢ়াইছে। বিশেষভাৱে মন কৰিবলগীয়া এইয়ে যে এদিন আমি কামৰ বাবে পুৰস্কাৰ পাম। প্ৰতিজন মানুহৰ কামৰ পৰিদৰ্শন কৰা হ'ব। পুৰস্কাৰৰ কথা মনত ৰাখি আমি সকলোৱেই এদিন যীশুখ্ৰীষ্টৰ সন্মুখত বিচাৰৰ বাবে থিয় হ'ব লাগিব। দ্বিতীয় কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি এই বুলি পাওঁ, কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুধৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। তাৰ লগতে এইবুলিও আমি পঢ়িবলৈ পাওঁ 1 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 13 পদৰ পৰা 15 পদত, কিয়নো সেই দিনে তাক দেখুৱাব, কাৰণ সেই দিন অগ্নিত প্ৰকাশিত হ'ব, তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজেই তাৰ পৰীক্ষা কৰিব। তাৰ ওপৰত সজা কোনোজনৰ কৰ্ম যদি ৰয় তেন্তে তেওঁ বেচ পাব, আৰু কোনোজনৰ সজা কৰ্ম যদি পোৰে তেন্তে তাৰ হানি হ'ব, তথাপি তেওঁ নিজে অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰেই পৰিত্ৰাণ পাব। আজি আমি যি কামেই কৰি নাথাকো কিয়, তাৰ বাবে হয়তো জগতে আমাক দুখ নিদিব পাৰে বা কোনো পুৰস্কাৰো নিদিব পাৰে, কিন্তু এদিন সেই সকলো কাম খ্ৰীষ্টৰ আগত বিচাৰ কৰা হ'ব। আমাৰ সেই কাম যদি সম্পূৰ্ণ মাংসিক আৰু জাগতিক অভিলাষপূৰ্ণ হয় সেইবোৰ ধান খেৰৰ দৰে জুইত পোৰা যাব। কিন্তু যদি ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি বাধ্য হৈ কৰা কাম হয় তেন্তে সোণৰ দৰে জিলিকি ৰব আৰু জুয়েও নুপুৰিব, আৰু তেতিয়াহে আমি খ্ৰীষ্টৰ পৰা প্ৰশংসা আৰু পুৰস্কাৰ আশা কৰিব পাৰিম। অৱশ্যে যদিহে আমি খ্ৰীষ্টত বিশ্বাস কৰা ব্যক্তি হওঁ তেন্তে কোনো পুৰস্কাৰ নাপালেও জুইৰ মাজেৰে পাৰ হোৱাৰ দ্বাৰাই আমাৰ আত্মাই পৰিত্ৰাণ পাব খ্ৰীষ্টৰ নামত। কিন্তু কোনো পুৰস্কাৰ নাপালে আমি বাৰু লাজ নাপামনে প্ৰিয় শ্ৰোতা? সেয়েহে আহক আমি কেনে মনোভাৱেৰে ঈশ্বৰৰ হকে কাম কৰিছো তাক পৰীক্ষা কৰি চাবলৈ শিকোহক। এতিয়া ইজৰাৰ পুস্তকৰ দ্বিতীয় অধ্যায়ৰ 41 নম্বৰ পদটো চাওঁহক। গায়কবিলাক আছফৰ সন্তান 128 জন, অৰ্থাৎ 128 জন গায়ক দেশলৈ উভতি গ'ল। তেওঁলোকৰ জীৱন আৰু হৃদয় প্ৰশংসা আৰু আনন্দ উল্লাসৰ আত্মাৰে পৰিপূৰ্ণ আছিল। তেওঁলোকৰ ধন্যবাদ দিবলগীয়া বিষয় বহুত আছিল, ঈশ্বৰক প্ৰশংসা কৰিবলগীয়া বিষয়ো বহুত আছিল। ওৰে বাটে কিজানি তেওঁলোকে গানকেই গাইছিল। আমাৰ বাৰু হৃদয়ৰ অৱস্থা কেনেকুৱা প্ৰিয় শ্ৰোতা? আমি আনন্দ মনেৰে ঈশ্বৰৰ প্ৰশংসাৰ গীত গাব পাৰোনে? আমি সুগায়ক নহ'ব পাৰোঁ, কিন্তু মনত আনন্দ লাগিলে আমি সকলোৱে গান গাবলৈ চেষ্টা কৰোঁ, গুণগুণাই হওক বা স্পষ্টকৈ হওক। যীশুখ্ৰীষ্টক গ্ৰহণ কৰি নতুন জীৱন লাভ কৰা লোকৰ মুখত ঈশ্বৰে এক নতুন গান দিয়ে বুলি আমি বাইবেলত পাওঁ। আমাৰ গান হ'ব পাৰে প্ৰশংসাৰ গান, ধন্যবাদৰ গান বা ঈশ্বৰৰ আত্মাৰ উদগনিৰে গোৱা যিকোনো বিজয়ৰ গান। এইখিনিতে আন এটা কথা বিশেষভাৱে মন কৰিবলগীয়া, দেশলৈ উভতি যোৱা গায়কৰ সংখ্যা লেবিয়া লোকৰ সংখ্যাতকৈ সৰহ আছিল। 40 নম্বৰ পদটো চালে আমি সেই কথা দেখিবলৈ পাওঁ। এতিয়া আমি 61 আৰু 62 নম্বৰ পদ দুটা চাওঁহক। ইয়াত এনেদৰে লিখা আছে, আৰু পুৰোহিতবিলাকৰ সন্তানবিলাকৰ মাজত হবয়া, হক্কুচ আৰু বৰ্জিলয়ৰ সন্তানবিলাক। এই বৰ্জিলয়ে গিলিয়দিয়া বৰ্জিলয়ৰ জীয়েকহঁতৰ এজনীক বিয়া কৰি সিহঁতৰ নামেৰেই প্ৰখ্যাত হৈছিল। বংশাৱলীত নাম লিখা লোকবিলাকৰ মাজত ইবিলাকে নিজ নিজ বংশাৱলী পত্ৰ বিচাৰি নাপালে। এই নিমিত্তে ইবিলাক অসুচী বুলি গণ্য হোৱাত পুৰোহিত বাবৰ পৰা ইবিলাকক গুচোৱা হ'ল। ইছৰাইলৰ লোকসকলে তেওঁলোকৰ বংশাৱলী খুব পৰিপাটিকৈ ৰাখে। আমি মঠিয়ে লিখা শুভবাৰ্তাৰ আৰম্ভণিতেই যীশুখ্ৰীষ্টৰ বংশাৱলী পাওঁ। এই বংশাৱলীয়ে কোনো এজন লোক ইছৰাইল জাতিৰ হয় নে নহয় তাক প্ৰমাণ কৰে, তেতিয়াহে তেওঁক প্ৰকৃত ইছৰাইলীয়া বুলি গণ্য কৰা হয়। ইয়াত আমি দেখিছো যে হবয়া, হক্কুচ আৰু বৰ্জিলয় নামৰ তিনিজন পুৰোহিতৰ সন্তানবিলাকে তেওঁলোকৰ বংশাৱলীৰ যোগেদি নিজকে ইছৰাইল জাতিৰ লোক বুলি প্ৰমাণ কৰাত ব্যৰ্থ হ'ল। তেওঁলোকক অসুচী বুলি গণ্য কৰা হ'ল আৰু পুৰোহিত কামৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হ'ল। তেওঁলোকক অৱশ্যে ইছৰাইল জাতিৰ লগত দেশলৈ উভতি যাবলৈ অনুমতি দিয়া হ'ল। তেওঁলোকে তেওঁলোকৰ উপৰি পুৰুষ কোন সেইটো প্ৰমাণ কৰিব নোৱাৰা কাৰণে ইছৰাইলীয় নহয় বুলি গণ্য হ'বলগীয়া হ'ল। আজি প্ৰত্যেকজন লোকেই জনা উচিত তেওঁ আত্মিকভাৱে কাৰ সন্তান। যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ জৰিয়তে ঈশ্বৰৰ সন্তান হোৱা প্ৰতিজন ব্যক্তিয়েই সেই কথা বুজি পাই মনত ৰখা উচিত। খ্ৰীষ্টত বিশ্বাস কৰি তেওঁ যে আত্মিকভাৱে নতুন জন্ম পালে আৰু ঈশ্বৰৰ সন্তান হ'ল সেই কথা তেওঁ সদায় মনত ৰখা উচিত। পাচনি পৌলে ক'ব পাৰিছিল, মই কাক বিশ্বাস কৰিছো ভালদৰে জানো এইবুলি। প্ৰিয় শ্ৰোতা, আমাৰ পৰিত্ৰাণো আমি জানো পৰিত্ৰাণ হ'ব লাগে, মই ভাবোঁ বা মই আশা কৰোঁ ধৰণৰ পৰিত্ৰাণ নহয়। যীশুখ্ৰীষ্টৰ পৰম ভক্ত পাচনি পৌলে এনেদৰে কৈছিল, কিয়নো মই যিজনক বিশ্বাস কৰিলোঁ তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে গতাই দিলোঁ, তাকে তেওঁ যে সেইদিনৰ নিমিত্তে পহৰাদি ৰাখিবৰ সমৰ্থ ইয়াকে দৃঢ় প্ৰত্যয় কৰিছো। 2 তিমঠিয় 1:12। প্ৰিয় শ্ৰোতা, আমিও তেনে দৃঢ়তাৰে ক'ব পাৰিব লাগিব। এই জগতত থাকোঁতেই আমি ঈশ্বৰৰ সন্তান হলো বুলি, পৰিত্ৰাণৰ ভাগী হলো বুলি দৃঢ়তাৰে ক'ব পাৰোঁ যদিহে আমি প্ৰভু যীশুক গ্ৰহণ কৰি তেওঁতেই জীৱন অৰ্পণ কৰোঁ। সেই পৰিত্ৰাণৰ নিশ্চয়তা লাভ কৰাটো অতি প্ৰয়োজনীয়। আপুনি সেই নিশ্চয়তা লাভ কৰিছেনে বাৰু? এইখিনিতে আৰু এটা কথা কৈ থ'ব খুজিছো, আজি আমাৰ মাজত বহুতো লোক আছে যিসকলে নিজকে ঈশ্বৰৰ সন্তান বুলি ভাবি থাকিব পাৰে। সমাজৰ দৃষ্টিত তেওঁলোক পুৰোহিতৰ নিচিনা ধাৰ্মিকতাপূৰ্ণ লোকো হ'ব পাৰে, কিন্তু তেওঁলোক প্ৰকৃততে যদি ঈশ্বৰৰ সন্তান নহয় তেনেহলে তেওঁলোকৰ কোনো প্ৰকাৰৰ ধৰ্ম কৰ্মই তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰে। বহুতে হয়তো খ্ৰীষ্টিয়ান পৰিয়ালত জন্ম লোৱা কাৰণেই নিজকে ঈশ্বৰৰ সন্তান বুলি ভাবি থাকিব পাৰে। বহুতে হয়তো নিয়মিতভাৱে গীৰ্জা উপাসনা আদিত যোগ দি থকা কাৰণেই নিজকে ঈশ্বৰৰ সন্তান বুলি ভাবি থাকিব পাৰে। কোনো লোকে হয়তো নিজকে নিজে অতি ধাৰ্মিক বুলি ভাবি থাকিব পাৰে, কিন্তু শেষৰ দিনা যেতিয়া বিচাৰ লোৱা হ'ব, সেইদিনা কেৱল যীশুখ্ৰীষ্টক বিশ্বাস কৰি অন্তৰত ঠাই দিয়া লোকসকলকহে ঈশ্বৰৰ প্ৰকৃত সন্তান বুলি গণ্য কৰা হ'ব আৰু স্বৰ্গৰাজ্যৰ অধিকাৰো পাব কেৱল তেওঁলোকেহে। গতিকে প্ৰিয় শ্ৰোতা, আমি কিমান জানো বা কিমান ধাৰ্মিক সেইটো বেছি প্ৰয়োজনীয় কথা নহয়, কিন্তু আমি খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হৈছো নে নাই সেইটোহে সকলোতকৈ প্ৰয়োজনীয় কথা। আৰু যদিহে আমি ঈশ্বৰৰ সন্তান ইতিমধ্যেই হৈছো, তেন্তে সেই কথা দৃঢ়ভাৱে ক'ব পৰা হ'ব লাগে, তেতিয়াহে আত্মিকভাৱে আমি বৃদ্ধি পাব পাৰিম। এতিয়া আমি 64 আৰু 65 এই পদ দুটা পঢ়ি দিছো। গোটেই সমাজত সৰ্বমুঠ 42,360 আছিল, তাৰ বাহিৰে তেওঁবিলাকৰ 7,337 বন্দী বেটী আছিল, আৰু তেওঁবিলাকৰ 200 গায়ক আৰু গায়িকা আছিল। এই পদ দুটাত আমি সৰ্বমুঠ কিমানজন লোকে প্ৰথম দলটোৰ লগত দেশলৈ উভতি গৈছিল তাৰ সঠিক হিচাপ পাওঁ। জৰুব্বাবিলৰ নেতৃত্বত যোৱা এই দলটোত আছিল সমাজৰ লোক 42,360, বন্দী বেটী 7,337 আৰু গায়ক গায়িকা 200 গৰাকী। এই সংখ্যাকেইটা যোগ কৰিলে আমি পাওঁ 49,897, অৰ্থাৎ সৰ্বমুঠ 49,897 দল এটা প্ৰথমে দেশলৈ উভতি গৈছিল। এতিয়া 68 আৰু 69 নম্বৰ পদ দুটা পাঠ কৰি দিছো। পাছে পিতৃবংশৰ মূল মানুহবিলাকৰ মাজৰ কেতবিলাক লোকে জিৰচালেমত থকা জিহুৱাৰ গৃহৰ ঠাইলৈ আহি জিহুৱাৰ গৃহ নিজ ঠাইত স্থাপন কৰিবৰ অৰ্থে ইচ্ছামতে দান দিলে। তেওঁবিলাকে নিজ নিজ শক্তি অনুসাৰে সেই কামৰ ধনৰ ভঁৰালত 61,000 অদৰকোণ সোণ, 5,000 মানি ৰূপ আৰু পুৰোহিতৰ নিমিত্তে 100 বস্ত্ৰ দিলে। লোকসকলে জিহুৱাৰ গৃহৰ অৰ্থে কিমান দান দিলে তাৰ সঠিক হিচাপ ইয়াত আমাক দিয়া হৈছে। ঈশ্বৰৰ অৰ্থে আমি যি দান দিওঁ তাৰ সঠিক হিচাপ ঈশ্বৰে ৰাখে, কিন্তু সেই দান কোনো বাধ্যবাধকতাৰে নহয়, কিন্তু নিজ নিজ ইচ্ছাৰে হৰ্ষিত মনেৰে আমি দিবলৈ শিকিব লাগে। তেহে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ আশা কৰিব পাৰোঁ। ঈশ্বৰে আমালৈ নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকেই দান কৰিলে। তেওঁ নিজৰ জীৱন দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা পুনৰ জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। যীশুখ্ৰীষ্টৰ যোগেদি আমাক ঈশ্বৰে অনন্ত জীৱন দিছে। তাৰ প্ৰতিদানত আমি যিমানেই নিদিওঁ কিয়, তাৰ দ্বাৰা আমি ঈশ্বৰৰ ঋণ পৰিশোধ কৰিব নোৱাৰো। কিন্তু ঈশ্বৰে বিচাৰে আমি যাতে তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টক গ্ৰহণ কৰি আমাৰ জীৱনকেই তেওঁৰ হাতত শুধাই দিওঁ। 70 নম্বৰ পদ, পাছে পুৰোহিত, লেবিয়া আৰু আন আন লোকবিলাকে আৰু গায়ক, দুৱৰী আৰু নথনীয়াবিলাকে নিজ নিজ নগৰত আৰু সকলো ইছৰাইল লোকে নিজ নিজ নগৰত বাস কৰিবলৈ ধৰিলে। বাবিললৈ বন্দী হৈ যোৱাৰ সময়ত ইছৰাইলৰ লোকসকলে হয়তো ভাবিবলৈ টান পাইছিল যে তেওঁলোক আকৌ নিজ দেশলৈ ঘূৰি আহিব পাৰিব, কিন্তু ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা পালন কৰি তেওঁলোকক আকৌ উভোটাই আনিলে। যীশুখ্ৰীষ্টয়ো তেওঁৰ বিশ্বাসীসকলৰ কাৰণে স্বৰ্গত ঠাই প্ৰস্তুত কৰি ৰাখিছে। যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদত আমি সেই কথা পঢ়িবলৈ পাওঁ। তেওঁ আকৌ আহিব আৰু তেওঁত বিশ্বাস কৰা লোকসকলক সেই প্ৰস্তুত কৰা ঠাইলৈ লৈ যাব। সেই স্বৰ্গৰ প্ৰস্তুত কৰি থোৱা ঠাইলৈ যাবলৈ আপুনি সাজুনে প্ৰিয় শ্ৰোতা? যীশুখ্ৰীষ্টক অন্তৰত ঠাই দি তেওঁতে বিশ্বাস স্থাপন কৰি সেই স্বৰ্গীয় ঠাইৰ কাৰণে আপুনিও নিজকে সাজু কৰি ৰাখিব পাৰে। আপুনি বাৰু নিজকে সাজু কৰি ৰাখিছেনে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছোঁ, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। 001
কতদিন বাগরি যা এবার হেরুয়া সুযুক্তি ভাই ঘুরি যে না হে দুনা সময়ু করি যা কতদিন বাগরি যা এবার হেরুয়া সুযুক্তি ভাই ঘুরি যে না হে দুনা এই যে জীবন দুদিনিয়া আজি আছে কাইলৈ না এই যে জীবন দুদিনিয়া আজি আছে কাইলৈ না মাটি মানুহে পাই মাটি পেঠা হেরুৱা সুযুক্তি নাহে যে তোনা অবাবতে নষ্ট কৰিবলৈ মানুহ একনো হবই যে পায় অবাবতে নষ্ট কৰিবলৈ মানুহ একনো হবই যে পায় প্ৰভু যীশুৰ কথা ভাবিবলৈ খন্তে সময় নোলা
আমাৰ ইমেইল এড্ৰেছটো হৈছে smstb@radio882.com আমাৰ ৱেবছাইট www.twr.in আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275 এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক ধন্যবাদ
এবার হেরুয়া প্রযুক্তি ভাই ঘুরি চেনা হে দুনা যিশুর প্রেম রাখবানুল সহারি দিয়ার সময়া যিশুর প্রেম রাখবানুল সহারি দিয়ার সময়া এবার দুয়ার বন্ধ হলে নেমেলিব যিশুয়ে দুনা ডাক বিলাক আৰু জাগতিকতা জীৱনৰ ভুক্তি আগুচাই ডাক বিলাক আৰু জাগতিকতাই জীৱনৰ ভুক্তি আগুচাই প্ৰকৃতি শান্তি যিশুহে পায় তেওঁতে আত্মাই জিৰণি পায় সময়ো কলি